পাচনি কৰ্ম অধ্যায় ছয়। সেইকালত শিষ্যবিলাকৰ সংখ্যা বৃদ্ধি হৈ যাওঁতে ইব্ৰীবিলাকৰে সৈতে গ্ৰীক ভাৱবাদী যিহুদীবিলাকৰ বিবাদ লাগিল, কিয়নো দৈনিক পৰিচৰ্যাত তেওঁবিলাকৰ বিধৱাবিলাকক অৱহেলা কৰা হৈছিল। তেতিয়া বাৰজন পাচনিয়ে শিষ্যসমূহক মাতি আনি ক'লে,
ঈশ্বৰৰ বাক্য এৰি মেজৰ পৰিচৰ্যা কৰা আমাৰ উচিত নহয়।
এতেকে হে ভাইবিলাক, আমি যিবিলাকক এই কৰ্মৰ ভাৰ দিব পাৰোঁ, সুখ্যাতি পোৱা আৰু আত্মাৰে জ্ঞানেৰে পৰিপূৰ্ণ হোৱা এনে সাতজনক তোমালোকৰ মাজৰ পৰা চাই লোৱা। কিন্তু আমি প্ৰাৰ্থনাত আৰু বাক্যৰ পৰিচৰ্যাত লাগি থাকিম।
এই কথাতেই সমুদায় লোকসমূহে সন্তুষ্ট হৈ বিশ্বাসৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা এনে ষ্টিফান নামেৰে এজনক আৰু ফিলিপ, প্ৰখৰ, নিকানৰ, তিমোন, পাৰ্মিনা আৰু যিহুদী ধৰ্ম লোৱা আন্তিয়খিয়াৰ নিকলাই এইকেইজনক মনোনীত কৰি পাচনিবিলাকৰ আগত থলেহি। তাতে তেওঁলোকে প্ৰাৰ্থনা কৰি সেইকেইজনৰ ওপৰত হাত দিলে। পাছে ঈশ্বৰৰ বাক্য ব্যাপি গ'ল আৰু জেৰুচালেমত শিষ্যবিলাকৰ সংখ্যা বৰকৈ বাঢ়িল। পুৰোহিতসকলৰে এটা ডাঙৰ সমাজ বিশ্বাসৰ বশৱৰ্তী হ'ল। ষ্টিফানে অনুগ্ৰহ আৰু শক্তিৰে পৰিপূৰ্ণ হৈ মানুহবিলাকৰ মাজত নানা অদ্ভুত লক্ষণ আৰু মহৎ চিন দেখুৱাইছিল। তাতে লিবাৰ্টিন নামেৰে সমাজৰ কিছুমান আৰু কুৰিনিয়া আৰু আলেকজেণ্ড্ৰিয়াবিলাকৰ আৰু কিলিকিয়া আৰু এছিয়াৰ কিছুমানে উঠি ষ্টিফানৰ সৈতে বাদ বিবাদ কৰিলে। কিন্তু তেওঁ যি জ্ঞানৰ আত্মাৰে কথা কৈছিল তেওঁবিলাকে তাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে। তেতিয়া তেওঁবিলাকে কিছুমান মানুহক শিকাই বুজাই আনি কোৱালে,
আমি এওঁক মুচি আৰু ঈশ্বৰৰ সৈতে নিন্দা কথা কোৱা শুনিলো।
এইদৰে তেওঁবিলাকে মানুহবিলাক, বৃদ্ধ লোক আৰু অধ্যাপকসকলক উচতাই ষ্টিফানৰ ওচৰলৈ আহি তেওঁক ধৰি সেই মহাসভালৈ নিলে আৰু কিছুমান মিছা সাক্ষী আনিলত সিহঁতে ক'লে,
এই মানুহে এই পবিত্ৰ ঠাই আৰু বিধানৰ অহিতে কথা ক'বলৈ নেৰে, কিয়নো সেই নাচৰেতীয়া যীশুৱে এই ঠাই নষ্ট কৰিব আৰু মুচিয়ে আমাক যি যি ৰীতি দিলে সেইবোৰকো সলনি কৰিব, এনে কথাই কোৱা আমি শুনিলো।
তেতিয়া সেই মহাসভাত বহা সকলোৱেই তেওঁলৈ একেথৰে চাই তেওঁৰ মুখ স্বৰ্গদূতৰ মুখৰ নিচিনা দেখিলে।